अभी बहुत सकूर यस
हेलो,
अभी बहुत सकूर
कौन
यस
बोल रहा? कौन से? हम तो
आसुआ देखी और कौन
कुछ नहीं पैसे दे अंकुर।
कुने अंकुर ओको
আপনি এটা বিতর্ক বলে দিলে তো হয়।
তহঁতে নিজে উলিয়াই লৈছ বিতৰ্ক। মই কাৰোবাক ভাল পাওঁ বেয়া পাওঁ মোৰ কথা মই কওঁ
আজি আছে তাহলে
আছো
শুইছে নেকি?
নাই এনেই আছো এনেই আছো
কই বলছা?
অঁ
আপুনি এটা কথা কৈছিলে যে এই আজি পৰা 2 বছৰ 3 বছৰ আগত কৈছিল যে চিলভাৰৰ দাম বাঢ়িব বাঢ়িব, এতিয়া তো সঁচাকে বাঢ়ি
না
আছে যে।
নাই নাই এতিয়াও হেঁচা মাৰি ধৰি থৈছে এতিয়াও আছে এতিয়াও হেঁচা মাৰিয়ে ধৰি থৈছে। এই মে মাহৰ মাত্ৰ 6,200 কণ্ট্ৰেক্ট 72,000 পৰা আনি 200,000 এইটো কি 6,000 কণ্ট্ৰেক্টত ভৰাই থৈ দিছে। এতিয়াও সিহঁতৰ হেৰি শেষ হোৱা নাই। 69 মিলিয়ন নাউন্স লৈ বহি আছে এতিয়া। তাৰে 40 মিলিয়ন নাউন্স ওলাই 40 এইটো কি 20 মিলিয়ন নাউন্স ওলাই যাব। ওলাই গ'লে সেই 40 মিলিয়ন নাউন্স লৈ আকৌ 1 মাহ বহিব। এনেকৈ বহিয়ে থাকিব বহিয়ে থাকিব। কোনোবা দিনা দমকে ফুটিব এইটো, কোনোবা দিনা ফুটিব। এতিয়াও এতিয়াও হোৱা নাই, ৰখি থাক। ফুটোতে ফুটিব ওলাইছিলে আকৌ হেঁচা মাৰিছে। গোটেইবিলাক এই পৃথিৱীত যিমান চৰকাৰ আছে চবেই সেইটোৱে বিচাৰি আছে। চিলভাৰটো যেতিয়া ভাঙিব সকলো তাহাঁতৰ সকলো বস্তু শেষ হৈ যাব, সকলো বস্তু শেষ হৈ যাব। সেইটো কাৰণে চিলভাৰটো ধৰি থৈ দিছে, এতিয়াও ধৰি থৈ দিছে। তাহাঁতৰ এখন ডাঙৰ এইটো ডাঙৰ এটা শক্তি অ' বাবা, এইটো বহুত ডাঙৰ শক্তি। তো মই কৈছোঁ নহয় এই অসুৰটো যেতিয়া মৰিব তাৰ ভৰিৰ কেৰা আঙুলিটো মোক কৈছিলোঁ নহয় কি কামাখ্যা পৰ্বতৰ সমান ডাঙৰ হ'ব। তহঁতে যেতিয়া দেখা পাবি তেতিয়া কবি যে এইটো অসুৰ ইমানেই ডাঙৰ নহয়, এইটো ইমানেই ডাঙৰ। যা বুজা, কোনোবাই সুধিলে কৈ দিবি যে সি তিতাকেৰেলা বেয়া পায় সি কয় হাঁহটো তিতাকেৰেলা, সি জীৱন বৰঠাকুৰ বেয়া পায় হাঁহটো জীৱন বৰঠাকুৰ। তহঁতৰ লগত কি লেনা দেনা? তহঁতকতো কোৱা নাই, সি তাৰ নিজৰ মনৰ কথাটোৱে কৈছে। আৰে তাৰ তহঁতৰ মতে সি কথা ক'ব নেকি? নকয়, তহঁতে নিজৰ মতে থাক, সি নিজৰ মতে আছে তাতে। তহঁতে ভাল পাৱ তহঁতে ভাল পাই থাক, মই বেয়া পোৱাটো তহঁতৰ লগত কি কথা? মই এটা বেলেগ, মোক জোৰ জবৰদস্তি টেটু চেপা মাৰি আহি ক'ব নোৱাৰা তই ভাল পাওঁ বুলি তাকে। মই নাপাওঁ ভাল এটা অসুৰক। হ'ব যা, বাই।